يا معشر الجن والإنس ألم يأتكم رسل منكم يقصون عليكم آياتي وينذرونكم لقاء يومكم هذا قالوا شهدنا على أنفسنا وغرتهم الحياة الدنيا وشهدوا على أنفسهم أنهم كانوا كافرين.
হে জিন আৰু মানৱ সম্প্ৰদায়, তোমালোকৰ মাজৰ পৰাই তোমালোকৰ ওচৰলৈ ৰাসূলসকল অহা নাছিলনে, যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিৱৰণ দিছিল আৰু তোমালোকক সেই দিৱসৰ সন্মুখীন হোৱা সম্পৰ্কে সতৰ্ক কৰিছিল? সিহঁতে ক'ব, আমি আমাৰ নিজৰ বিৰুদ্ধে সাক্ষী দিলোঁ, প্ৰকৃততে পাৰ্থিৱ জীৱনেই সিহঁতক প্ৰতাৰিত কৰিছিল, আৰু সিহঁতে নিজৰ বিৰুদ্ধে এই সাক্ষীও দিব যে সিহঁত কাফিৰ আছিল।